ولو اتبع الحق أهواءهم لفسدت السماوات والأرض ومن فيهن بل أتيناهم بذكرهم فهم عن ذكرهم معرضون
আর সত্য যদি সিহঁতৰ কামনা বাসনৰ অনুগামী হ'লহেঁতেন তেন্তে আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত জিকৰ অৰ্থাৎ কোৰআন কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ পৰা মুখ ঘূৰাই লয়